বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্নত ভাৰতৰ যাত্ৰাত দেশৰ নাৰীসকলৰ গতিশীল ভূমিকাক প্ৰশংসা কৰিছে। বিগত 11 বছৰত কেন্দ্ৰীয় চৰকাৰে নাৰীৰ নেতৃত্বত হোৱা উন্নয়নত গুৰুত্ব দিয়া বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি সপ্তাহজোৰা ভ্ৰমণসূচীৰে ফ্ৰান্স, ইউৰোপীয় সংঘ আৰু বেলজিয়ামলৈ যাত্ৰা কৰিব। মণিপুৰ চৰকাৰে যোৱা নিশা 11:45 পৰা কাৰ্যকৰী হোৱাকৈ 5 দিনৰ বাবে ৰাজ্যখনত 5খন জিলাত ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা বন্ধ কৰিছে। আৰু ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ আজি ফাইনেল অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্নত ভাৰতৰ যাত্ৰাত দেশৰ নাৰীসকলৰ গতিশীল ভূমিকাক প্ৰশংসা কৰিছে। বিগত 11 বছৰত কেন্দ্ৰীয় চৰকাৰে নাৰীৰ নেতৃত্বত হোৱা উন্নয়নত গুৰুত্ব দিয়া বুলিও শ্ৰীমোদীয়ে প্ৰকাশ কৰে। কেন্দ্ৰৰ এন ডি এ চৰকাৰে 11 বছৰ সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে কয় যে বিজ্ঞান, শিক্ষা, ক্ৰীড়া, ষ্টাৰ্টআপ আৰু সশস্ত্ৰ বাহিনীকে ধৰি সকলো খণ্ডতে নাৰী শক্তিয়ে দেশবাসীক উদ্বুদ্ধ কৰি আহিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এন ডি এ চৰকাৰে নাৰী নেতৃত্বৰ উন্নয়নত নতুন গতি দিয়াৰ ব্যৱস্থা লৈছে। এই ক্ষেত্ৰত তেওঁ স্বচ্ছ ভাৰত অভিযান, জন ধন একাউণ্ট আৰু তৃণমূল পৰ্যায়ৰ সবলীকৰণৰ কথা উল্লেখ কৰে। তেওঁ কয় যে ধোঁৱামুক্ত পাকঘৰৰ ক্ষেত্ৰত উজ্জ্বলা যোজনা মাইলৰ খুঁটিস্বৰূপ হৈ উঠিছে। শ্ৰীমোদীয়ে মুদ্ৰা ঋণত আলোকপাত কৰি কয় যে এই ঋণে লাখ লাখ মহিলাক উদ্যমী কৰি গঢ়ি তুলিছে আৰু তেওঁলোকৰ সপোনক স্বাধীনভাৱে বাস্তৱ কৰি তুলিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ মহিলাৰ নামত গৃহ আৱণ্টনৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই ব্যৱস্থাই মহিলাসকলৰ নিৰাপত্তা আৰু সবলীকৰণত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে। প্ৰধানমন্ত্ৰীয়ে বেটী বচাও বেটী পঢ়াও অভিযানৰ বিষয়ে উল্লেখ কৰি এই অভিযানক কন্যা শিশু সুৰক্ষা দিয়াৰ ৰাষ্ট্ৰীয় আন্দোলন হিচাপে বৰ্ণনা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি সপ্তাহজোৰা ভ্ৰমণসূচীৰে ফ্ৰান্স, ইউৰোপীয় সংঘ আৰু বেলজিয়ামলৈ যাত্ৰা কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত বৈদেশিক মন্ত্ৰীগৰাকীয়ে ফ্ৰান্সৰ পেৰিছত দেশখনৰ বিদেশ মন্ত্ৰী জান নুৱেল বেৰটৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। শ্ৰী জয়শংকৰে দেশখনৰ জ্যেষ্ঠ নেতাৰ সৈতে বৈঠকত মিলিত হোৱাৰ লগতে বুদ্ধিজীৱী আৰু সংবাদ মাধ্যমৰ সৈতেও মত বিনিময় কৰিব। ইউৰোপীয় সংঘৰ ভ্ৰমণৰ সময়ছোৱাত শ্ৰীজয়শংকৰে ইউৰোপীয় সংঘৰ শীৰ্ষ প্ৰতিনিধি আৰু উপাধ্যক্ষ কাজা কাল্লাছৰ সৈতে কূটনৈতিক আলোচনাত মিলিত হ'ব। মন্ত্ৰীগৰাকীয়ে ইউৰোপীয় সংসদ আৰু আয়োগৰ জ্যেষ্ঠ নেতাসকলৰ সৈতেও মিলিত হোৱাৰ কথা। বেলজিয়াম ভ্ৰমণৰ সময়ছোৱাত ডঃ জয়শংকৰে দেশখনৰ উপ প্ৰধানমন্ত্ৰী আৰু বিদেশ মন্ত্ৰী মেক্সিম প্ৰিবটৰ সৈতে দ্বিপাক্ষিক বিষয়লৈ মত বিনিময় কৰাৰ লগতে জ্যেষ্ঠ নেতাসকলকো সাক্ষাৎ কৰিব। তেওঁ দেশখনত থকা ভাৰতীয় মূলৰ লোকসকলকো সাক্ষাৎ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত কৈছে যে ডঃ জয়শংকৰৰ এই ভ্ৰমণে ইউৰোপীয় সংঘ, ফ্ৰান্স আৰু বেলজিয়ামৰ সৈতে বিভিন্ন ক্ষেত্ৰত থকা দ্বিপাক্ষিক বন্ধুত্বমূলক সম্পৰ্কক আৰু অধিক সুদৃঢ় কৰিব। মংগোলীয়াৰ ৰাজধানী উলানবাটাৰত ভাৰত আৰু মংগোলীয়াৰ 17 সংখ্যক যুটীয়া সামৰিক অনুশীলন নমেডিক এলিফেণ্ট 2025 চলি আছে। যোৱা 31 মে'ত আৰম্ভ হোৱা এই অনুশীলনৰ 13 জুনত সামৰণি পৰিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে উভয় দেশৰ সেনাৰ কাৰ্যক্ষমতা শক্তিশালী কৰাৰ উদ্দেশ্যে এই অনুশীলন অনুষ্ঠিত হৈছে। ইয়াৰ দ্বাৰা দুয়োপক্ষই পৰস্পৰৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানসমূহৰ সৈতে জড়িত ৰণকৌশলৰ বিষয়ে জনাৰ সুযোগ লাভ কৰিব। মণিপুৰ চৰকাৰে যোৱা নিশা 11:45 পৰা কাৰ্যকৰী হোৱাকৈ 5 দিনৰ বাবে ৰাজ্যখনৰ 5খন জিলাত ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা বন্ধ কৰিছে। এই জিলাকেইখন হৈছে পশ্চিম ইম্ফল, পূব ইম্ফল, থৌবল, বিষ্ণুপুৰ আৰু কাকচিং। ৰাজ্যখনৰ গৃহ বিভাগৰ আয়ুক্ত সচিব এন অশোক কুমাৰে কৈছে যে জিলাকেইখনত আইন শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমাজ বিৰোধী শক্তিয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰি ঘৃণা বিয়পোৱা ফটো, মন্তব্য তথা ভিডিঅ' বাৰ্তাৰে জনসাধাৰণক বিপথে পৰিচালিত কৰিব পাৰে বুলি আশংকা কৰি এই সিদ্ধান্ত লোৱা হৈছে। কোনো লোকে এই নিৰ্দেশ ভংগ কৰিলে আইনী ব্যৱস্থাৰ মুখামুখি হ'ব লাগিব বুলি তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে যোৱা নিশা আৰাম্বাই টেংগল নামৰ এজন মেইটেই নেতাৰ গ্ৰেপ্তাৰক কেন্দ্ৰ কৰি পূব ইম্ফল আৰু পশ্চিম ইম্ফল জিলাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পাছত এই নিৰ্দেশ জাৰি কৰা হয়। ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী ডেভিড লেমিয়ে কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। সাক্ষাৎকালত প্ৰধানমন্ত্ৰী মোদীয়ে উভয় দেশৰ মাজত বৰ্ধিত দ্বিপাক্ষিক সম্পৰ্কক আদৰণি জনায় আৰু ভাৰত ব্ৰিটেইন সৰ্বাত্মক সহযোগিতা গভীৰ হোৱাৰ বিষয়ত সন্তুষ্টি প্ৰকাশ কৰে। বিদেশ মন্ত্ৰী ডেভিড লেমিয়ে বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু সুৰক্ষা, প্ৰযুক্তি, উদ্ভাৱন আৰু নিকা শক্তিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় লৈ মত বিনিময় কৰে। অভ্যাগত বিদেশ মন্ত্ৰীগৰাকীয়ে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু সীমান্তৰে চলা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদ আৰু ইয়াৰ পৃষ্ঠপোষকসকলৰ বিৰুদ্ধে নিৰ্ণায়ক আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উত্তৰ ছিকিমৰ মংগান জিলাত চাদনাবদ্ধ হৈ থকা 28 লোকক বিশেষ হেলিকপ্টাৰৰ জৰিয়তে উদ্ধাৰ কৰা হৈছে। চৰকাৰী সূত্ৰই জনোৱা মতে ছিকিম চৰকাৰে অঞ্চলটোত আবদ্ধ হৈ থকা স্থানীয় লোক, পৰ্যটকক লৈ যোৱা টেক্সি চালক আৰু চৰকাৰী বিষয়াসকলকে ধৰি মুঠ 28 লোকক আকাশমাৰ্গেৰে উদ্ধাৰৰ বাবে বিশেষ হেলিকপ্টাৰৰ ব্যৱস্থা কৰিছিল। উদ্ধাৰ কৰা লোকসকলৰ ভিতৰত 3টি শিশুও আছে। উদ্ধাৰ কৰা আটাইকেইগৰাকী লোক ইতিমধ্যে পাকিয়ং গ্ৰীণফিল্ড বিমানবন্দৰত উপস্থিত হৈছে। নথি পত্ৰহীন অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানৰ পৰিপ্ৰেক্ষিতত লছ এঞ্জেলেছত হোৱা অশান্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে নেশ্যনেল গাৰ্ডৰ 2000 জোৱান নিয়োগৰ নিৰ্দেশ দিছে। মহানগৰখনত যোৱা নিশা দ্বিতীয়বাৰৰ বাবে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্ট চমুকৈ ICEৰ অভিযানত লছ এঞ্জেলেছত চলিত সপ্তাহত 118 লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ট্ৰাম্প প্ৰশাসনৰ উচ্চপদস্থ বিষয়াই প্ৰকাশ কৰা অনুসৰি লছ এঞ্জেলেছত সুৰক্ষিত কৰাৰ স্বাৰ্থত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে। তেলেংগানা মন্ত্ৰীসভাত 3 নতুন মন্ত্ৰীক অন্তৰ্ভুক্ত কৰা হৈছে। জি বিবেক ভেংকটস্বামী, এ লক্ষ্মণ আৰু ভাকিতি শ্ৰীহৰিয়ে নতুন মন্ত্ৰী হিচাপে শপত ল'ব। হায়দৰাবাদৰ ৰাজভৱনত আজি বিয়লি শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। ইয়াকে লৈ তেলেংগানাৰ মন্ত্ৰীসভাৰ সদস্যৰ সংখ্যা 15 বৃদ্ধি হ'ল। ৰামচন্দ্ৰ নায়কে ৰাজ্য বিধানসভাৰ উপাধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব। ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ আজি ফাইনেল অনুষ্ঠিত হ'ব। ফাইনেলত বিশ্বৰ প্ৰথম স্থানৰ খেলুৱৈ জানিক চীনাৰ যোৱাবাৰৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। চীনাৰে ছেমি ফাইনেলত পূৰ্বৰ চেম্পিয়ন নোভাক জকোভিচক 6-4, 7-5, 7-6 ছেটত পৰাস্ত কৰে। আনহাতে আলকাৰাজে প্ৰতিদ্বন্দ্বী লৰেঞ্চ মুচেটিৰ আঘাতৰ বাবে ছেমি ফাইনেল নেখেলাকৈয়ে ফাইনেলত প্ৰৱেশ কৰে। ইপিনে আজি মহিলাৰ ডাবলছৰ ফাইনেলত বিশ্বৰ দ্বিতীয় স্থানৰ যুটি ইটালীৰ ছাৰা ইৰাণী আৰু জেচমিন পাউলিনিয়ে কাজাখাস্তানৰ আন্না ডেনেলিনা আৰু ছাৰ্ভিয়াৰ আলেকজেণ্ডাৰ ক্ৰোনিৰ যুটিৰ বিৰুদ্ধে খেলিব। প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ৰোমাঞ্চকৰ ফাইনেলত যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোকো গোফে বিশ্বৰ প্ৰথম স্থানৰ খেলুৱৈ বেলাৰুছৰ আৰিয়ানা ছাবালেংকাক 6-7, 6-2, 6-4 ছেটত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ফ্ৰেন্স অপেনৰ খিতাপ তথা দ্বিতীয়টো গ্ৰেণ্ডশ্লেম অৰ্জন কৰে। এই জয়ৰ সুবাদত 21 গোফে 2015 ছেৰেনা উইলিয়ামছৰ পাছত ফ্ৰেন্স অপেন টেনিছৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা আৰু 2002 উইলিয়ামছৰ পাছত এনে কৃতিত্ব অৰ্জন কৰা আমেৰিকাৰ আটাইতকৈ কম বয়সৰ খেলুৱৈৰূপে পৰিগণিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্নত ভাৰতৰ যাত্ৰাত দেশৰ নাৰীসকলৰ গতিশীল ভূমিকাক প্ৰশংসা কৰিছে। বিগত 11 কেন্দ্ৰীয় চৰকাৰে নাৰীৰ নেতৃত্বত হোৱা উন্নয়নত গুৰুত্ব দিয়া বুলিও শ্ৰীমোদীয়ে প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি সপ্তাহজোৰা ভ্ৰমণসূচীৰে ফ্ৰান্স, ইউৰোপীয় সংঘ আৰু বেলজিয়ামলৈ যাত্ৰা কৰিব। মণিপুৰ চৰকাৰে যোৱা নিশা 11:45 পৰা কাৰ্যকৰী হোৱাকৈ 5 বাবে ৰাজ্যখনৰ 5 জিলাত ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা বন্ধ কৰিছে। আৰু ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ আজি ফাইনেল অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি দুপৰীয়া 3 বজাত শুনিবলৈ পাব।